ৰাতি সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই আৰু মোৰ সৈতে আছে দুবৰী কাশ্যপ। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহত আছে, অমৰাংশৰ 3 কিলোত কয়লা খনিৰ দুৰ্ঘটনাস্থলীৰ পৰা আজি 3টা মৃতদেহ উদ্ধাৰ, এতিয়াও আন 5জন সন্ধানীৰ সন্ধান অব্যাহত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পক্ষী গণনাৰ কাৰ্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ, চৰাইদেউ মহোৎসৱৰ আজি অন্তিম দিনা দেশী বিদেশী অভ্যাগতৰ উপস্থিতিত বৰ্ণাঢ্য আয়োজন, চলিত বছৰৰ হজ যাত্ৰাৰ বাবে কেন্দ্ৰীয় হজ কমিটীৰ দ্বিতীয়খন অপেক্ষা তালিকা প্ৰকাশ, আৰু সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেত্ৰীৰ জ্যোতি মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ। ডিমা হাছাও জিলাৰ অমৰাংশুৰ 3 কিলো কয়লা খনিৰ পৰা আজি দিনৰ ভাগত আৰু 2টা মৃতদেহ উদ্ধাৰ কৰাৰ পাছত ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা 4লৈ বৃদ্ধি পাইছে। আমাৰ হাফলঙৰ সংবাদদাতা মনচুন সিঙে জনোৱা মতে, দুপৰীয়াৰ ভাগত উদ্ধাৰ হোৱা মৃতদেহকেইটাৰ এটা কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত মাগেৰ গাঁৱৰ 57 বছৰীয়া খুচিমোহন ৰায় আৰু আনটো শোণিতপুৰ জিলাৰ পাণবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাটাচিপুৰৰ 37 বছৰীয়া সুৰক্ষাকৰ্মী শৰৎ গয়াৰী বুলি চিনাক্ত কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে আজি পুৱাৰ ভাগত উদ্ধাৰ হোৱা মৃতদেহটো অমৰাংশৰ সমীপৰ কালামাটিৰ লাইজান মগৰ নামৰ এজন 26 বছৰীয়া যুৱকৰ বুলি চিনাক্ত কৰা হৈছিল। এতিয়াও খনিটোৰ ধবংসস্তূপৰ মাজত আবদ্ধ হৈ থকা আন 5টা মৃতদেহৰ সন্ধানত নৌসেনা বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, কোল ইণ্ডিয়াৰ উদ্ধাৰকাৰী বাহিনী আৰু স্থানীয় সহায়কাৰী বাহিনীয়ে আজি ষষ্ঠদিনাও উদ্ধাৰ অভিযান পূৰ্ণোদ্যমে চলাই আছে। ইপিনে লোকসভাত বিৰোধী দলৰ উপ দলপতি তথা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে এই শোকাবহ ঘটনাৰ তদন্ত বিশেষ অনুসন্ধানকাৰী দলৰ দ্বাৰা কৰোৱাৰ বাবে দাবী জনাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ অনুসন্ধানকাৰী দলক অবৈধভাৱে কয়লা খননৰ এই ঘটনা পুংখানুপুংখ ৰূপত তদন্ত কৰাৰ উপৰি ঘটনাৰ সৈতে জড়িত অন্যান্য কাৰকসমূহো চালি জাৰি চোৱাৰ বাবে আহ্বান জনায়। ডিমা হাছাও জিলা কংগ্ৰেছ কমিটীয়েও আজি অমৰাংশত এই ঘটনাৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী পালন কৰে। শিৱসাগৰ জিলাতো আজি বিভিন্ন দল সংগঠনে এই ঘটনাত প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে অমৰাংশত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে কাৰ্বি আংলং তিনিচুকীয়াকে ধৰি কেইবাখনো জিলাত চলি থকা অবৈধ কয়লা খনন কাৰ্য বন্ধ কৰাৰ বাবে আহ্বান জনায়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অগ্ৰাতলী সংমণ্ডল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে আজি ৰাষ্ট্ৰীয় উদ্যানখনত চৰাই গণনা কাৰ্যসূচী শুভাৰম্ভ কৰে। শ্ৰীসোণোৱালে আজি অগৰাতলী জীপ ছাফাৰী সন্থাৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত কিং কোব্ৰা বন শিবিৰত উপস্থিত হৈ বন দুৰ্গা নামৰ বন সুৰক্ষা বাহিনীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰে। পৰিভ্ৰমী চৰাইৰ আগমনেৰে মুখৰ হৈ পৰা এই বনাঞ্চলৰ চহলা বিলৰ সৌন্দৰ্যত তেওঁ মুগ্ধ হৈ পৰে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে। ওদালগুৰি জিলাৰ ডিমাকুচিৰ দৈমু নগৰ ক্ষেত্ৰত অনুষ্ঠিত 64 সংখ্যক বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনস্থলী লোকে ৰোকান্য হৈ পৰে। আজি পুৱা পতাকা উত্তোলন কৰে সভাপতি ডঃ সুৰত নাৰ্জাৰীয়ে। শ্বহীদসকলক পুষ্পাঞ্জলি অৰ্পণ, বড়ো সাহিত্য সভাৰ স্বৰ্গীয় কাণ্ডাৰীসকলক সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ, সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। আমন্ত্ৰিত অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱী, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মা, ডিমাচা সাহিত্য সভাৰ সভাপতি আলু নুনিচা থাউছেন, গাৰু সাহিত্য সভাৰ প্ৰধান সম্পাদক জনকেৰী চাংমা, মিচিং সাহিত্য সভাৰ প্ৰধান সম্পাদক সুমেশ্বৰ পক্তাক আদিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি চিলি, মংগোলীয়া, বাংলাদেশ, কম্বো, মোজাম্বিক আদি দেশৰ ৰাষ্ট্ৰদূতসকলে আজিৰ অধিৱেশনস্থলীত উপস্থিত হৈ বড়ো সাহিত্য সভাৰ পৰিৱেশ উপভোগ কৰি অভিভূত হৈ পৰে। এই অধিৱেশন কাইলৈ সামৰণি পৰিব। অধিৱেশনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটী আৰু কোকৰাঝাৰ কেন্দ্ৰই বড়ো সাহিত্য সভাৰ কাইলৈৰ মুকলি অধিৱেশনৰ কাৰ্যসূচী দিনৰ 12 বজাৰ পৰা পোনপটীয়াকৈ প্ৰচাৰ কৰিব। অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন অধিৱেশন অহা 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ নলবাৰী জিলাৰ বেলসৰৰ প্ৰখ্যাত বিলবেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। চণ্ডীগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই এই অধিৱেশনত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত আজি নাট্য সন্মিলনৰ প্ৰধান সম্পাদক সন্তৰাম দাসে এই কথা সদৰি কৰে। অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস, বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকিব। অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠাজোখা সাংবাদিক কনক সেন ডেকাই ৰংগমঞ্চ নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। 21 জানুৱাৰীৰ মুকলি অধিৱেশনত অভিনেত্ৰী সীমা বিশ্বাস, লেখিকা ৰীতা চৌধুৰী তথা নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি দুলৰ ৰয়কে ধৰি বহুতো গণ্য মান্য লোক উপস্থিত থাকিব। এইচ এম পি ভাইৰাছক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰকাশ কৰিছে। ভাৰতবৰ্ষত এই ভাইৰাছৰ অৱস্থিতি 2001 চনতে ধৰা পৰিছিল বুলি ব্যক্ত কৰি ডাঃ শৰ্মাই কয় যে এইচ এম পি ভাইৰাছত সাধাৰণতে 5 বছৰৰ তলৰ শিশুহে আক্ৰান্ত হয় আৰু আক্ৰান্ত হোৱা শিশুৰ গাত জ্বৰ, চৰ্দি, মূৰৰ বিষ আদি লক্ষণে দেখা দিয়ে। তেওঁ সকলোকে সতৰ্কতামূলক ব্যৱস্থাসমূহৰ লগতে মাস্ক পৰিধান কৰিবলৈও আহ্বান জনায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দুবৰী কাশ্যপৰ পৰা।
ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদাম ক্ষেত্ৰত যোৱা 9 জানুৱাৰীৰ পৰা অনুষ্ঠিত 3-দিনীয়া চৰাইদেউ মহোৎসৱৰ আজি সামৰণি পৰে। আজি পুৱা উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই। 10 কিলোমিটাৰ পথ অতিক্ৰম কৰা এই শোভাযাত্ৰাত 50টা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছত উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সভাপতিত্বত অন্তিমখন মুকলি সভা অনুষ্ঠিত হয়। আজিৰ অন্তিম মুকলি অধিৱেশনত ম্যানমাৰৰ ৰাষ্ট্ৰদূত জাও অ', তেওঁৰ পত্নী পইণ্ট নিউ ৱাই, দেশখনৰ অৰ্থনৈতিক উপদেষ্টাগৰাকী, ঘানাৰ নতুন দিল্লীস্থিত কূটনীতিবিদ কাজো অ'চি এডু, মালাবীৰ কূটনীতিবিদ জোচেফ এ কাইং, অৰুণাচল প্ৰদেশৰ মন্ত্ৰী গাব্ৰিয়েল ৱাশ্বিংকে ধৰি ভালেকেইগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। এই উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ চেই ৰাইডয় উন্মোচন কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সমৰজ্যোতি মহন্তই। বিশিষ্ট সংগীত পৰিচালক যতীন শৰ্মাক আজি অসম কলাৰত্ন বঁটা, শিক্ষাবিদ তথা সাংস্কৃতিক কৰ্মী ডঃ অনিল শইকীয়াক জীৱনজোৰা শিল্প সাধনা বঁটা, দীনেশ গগৈক লোককৃষ্টি প্ৰজ্ঞা বঁটা, সুৰেখা বসুমতাৰীক ৰুদ্ৰসিংহ সমন্বয় বঁটা আৰু অশোক বৰদলৈ সংগীত শিৰোনামী বঁটা প্ৰদান কৰা হয়। সন্ধিয়া আহোম স্বৰ্গদেউসকলক শ্ৰদ্ধা জনাই বানফি অনুষ্ঠান আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। চলিত বছৰৰ হজযাত্ৰাৰ বাবে অসমকে ধৰি বিভিন্ন ৰাজ্যৰ মুঠ 3,676 জন আবেদনকাৰীক অস্থায়ীভাৱে অনুমতি দিয়া হৈছে। কেন্দ্ৰীয় হজ কমিটীয়ে এইবাৰৰ হজৰ বাবে দ্বিতীয়খন অপেক্ষাৰ তালিকা আজি প্ৰকাশ কৰে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আবেদনকাৰীসকলে অহা 23 জানুৱাৰীৰ পূৰ্বে মুঠ 2,72,300 টকা হজৰ ধন জমা দিয়াৰ লগতে এই সন্দৰ্ভত প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰিব লাগিব। কেন্দ্ৰীয় হজ কমিটীয়ে এইবাৰ হজযাত্ৰা কৰিবলগীয়া 1,22,000 যাত্ৰীক সুবিধা আগবঢ়াব। বিশিষ্ট লেখিকা তথা শিশু সাহিত্যিক নিৰুপমা মিশ্ৰৰ জীৱনৰ ওপৰত আধাৰিত জীৱন সন্ধানী নিৰুপমা নামৰ এখন অভিনন্দন গ্ৰন্থ আজি উন্মোচন কৰা হয়। বৰপেটা জিলা লেখিকা সমাৰোহ সমিতিয়ে প্ৰকাশ কৰা গ্ৰন্থখন বিশিষ্ট শিক্ষাবিদ ডাঃ চাৰু চহৰীয়া নাথে উন্মোচন কৰে। এই উপলক্ষে বৰপেটা সাহিত্য সভা ভৱনত আয়োজিত অনুষ্ঠানত বিশিষ্ট লেখিকা ডঃ অমিয়া ফৰালী মহন্তৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। অনুষ্ঠানত লেখিকা নিৰুপমা মিশ্ৰক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। মাজুলী জিলাৰ মিলিত কৃষ্টি সংঘ বালিচাপৰি উদ্যোগত অনুষ্ঠিত 10-দিনীয়া যৌতি সংগীতৰ কৰ্মশালাৰ আজি সামৰণি পৰে। এই কৰ্মশালাত যৌতি সংগীতৰ স্বৰলিপিৰ সঠিক ব্যৱহাৰত গুৰুত্ব দিয়া হয়। সংগীত শিল্পী মিতালী গোস্বামীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক কেইবাটাও যৌতি সংগীত গোৱাৰ প্ৰশিক্ষণ দিয়ে। নগাঁও জিলাৰ পুৰণি গুদামৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 95 সংখ্যক জয়ন্তী আৰু শতবৰ্ষ শুভাৰম্ভণি অনুষ্ঠান আজি আৰম্ভ হৈছে। এই উপলক্ষে আজি বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ফণীন্দ্ৰনাথ গায়ন আৰু বিশিষ্ট শিক্ষাবিদ তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ বিপুল চন্দ্ৰ মজুমদাৰে শতবৰ্ষৰ আৰম্ভণিৰ 2খন মূল পতাকাৰ লগতে 95খন পতাকা উত্তোলন কৰে। সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা আজি অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি তৰ্পণ আৰু গুৰুপূজনৰ লগতে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়।
শোণিতপুৰ জিলা দণ্ডাধীশে বন্যপ্ৰাণী সুৰক্ষা আইন 1972 আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 ধাৰাৰ অধীনত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6 নম্বৰ সংযোজন আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত সমূহীয়া মাছ ধৰা কাৰ্য নিষিদ্ধ কৰিছে। উদ্ভিদ আৰু বন্যপ্ৰাণী সুৰক্ষা বিঘ্নিত হ'ব পৰা যিকোনো সমূহীয়া কাৰ্যকলাপ 5 জন বা ততোধিক লোকৰ উপস্থিতিও এই নিৰ্দেশযোগে নিষিদ্ধ কৰা হৈছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই নিৰ্দেশ বলবৎ থাকিব বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে। মঙলদৈৰ বিধায়ক বসন্ত দাসে মুখ্যমন্ত্ৰীৰ সুহৃদ আঁচনিৰ অধীনত কৰ্কট ৰোগৰ লগতে অন্যান্য জটিল ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসা ব্যয়ৰ বাবে আজি আৰ্থিক সাহায্য আগবঢ়ায়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত 75গৰাকী তেনে ৰোগীক মুঠ 7,50,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। শ্ৰীভূমি জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ ফুলবাৰীত আজি বাংলাদেশী লোকক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰোৱাৰ অভিযোগত আটক কৰা এজন যুৱক আৰক্ষীৰ গুলীত আহত হয়। আমাৰ শ্ৰীভূমিৰ সংবাদদাতাই জনোৱা মতে উত্তৰ ত্ৰিপুৰা জিলাৰ বাসিন্দা যুৱৰাজ নামৰ এই যুৱকজনক কালি আৰক্ষীয়ে কৰিমগঞ্জ ৰেলৱে ষ্টেচনৰ সমীপত গ্ৰেপ্তাৰ কৰিছিল। ধৃত যুৱকজনক আজি ফুলবাৰীৰ আন্তৰ্জাতিক সীমান্তৰ ওচৰলৈ অপৰাধৰ স্থান নিৰূপণৰ বাবে আৰক্ষীয়ে লৈ যোৱাৰ সময়ত তেওঁ পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত আটকাধীন যুৱকজনৰ ভৰিত গুলী লাগে। ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি দৰং জিলাতো আজি পথ সুৰক্ষা সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। মঙলদৈৰ এটা স্থানীয় বেচৰকাৰী সংস্থাৰ উদ্যোগত আৰু দৰং জিলা পৰিবহণ বিভাগৰ সহযোগত ভেবাৰঘাট বাছ আস্থানত এই পথ সুৰক্ষা সজাগতা কাৰ্যসূচী সম্পন্ন হয়। ইপিনে আজি মঙলদৈ আৰক্ষী ছাউনীত দৰং জিলাৰ আৰক্ষী বিষয়াসকলৰ এখন পুনৰ মিলন সন্মিলনো অনুষ্ঠিত হয়। জিলাখনৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ উদ্যোগত এই সন্মিলন আয়োজন কৰা হয়। ৰাজ্যখনত বান নিয়ন্ত্ৰণ আৰু খহনীয়াৰ সমস্যা সমাধানৰ বাবে বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত চলি থকা কাম কাজসমূহ আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই পৰ্যালোচনা কৰে। তেওঁ প্ৰাধিকৰণৰ অধীনত চলি থকা কাম কাজসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰ, বুঢ়ী দিহিং, বেকীকে ধৰি কেইবাখনো নৈৰ বান আৰু খহনীয়া সমস্যা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰো তেওঁ পৰ্যালোচনা কৰে। তদুপৰি জলসম্পদ বিভাগে বান নিয়ন্ত্ৰণ প্ৰচেষ্টাক শক্তিশালী কৰাৰ উদ্দেশ্যে গঠন কৰা হাইড্ৰ' ইনফৰ্মেটিক ইউনিটৰ বিষয়েও আজি আলোচনা কৰা হয়। এই গোটৰ সহায়ত স্থানীয় পৰ্যায়ত বৰষুণৰ আগজাননী আৰু নদীত পানীৰ স্তৰৰ বিষয়ে তথ্য লাভ কৰাত সহায় হয়। এই বৈঠকত প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া, জলসম্পদ বিভাগৰ সচিব, মুখ্য অভিযন্তাসহ বিভাগীয় বিষয়াসকল উপস্থিত থাকে। কাৰ্বি আংলং জিলাৰ ঐতিহ্যমণ্ডিত ডিফু ক্লাব চৌহদত চলি থকা অসমী ভোগালী মেলাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ 60টা আত্মসহায়ক গোটে যোগদান কৰে। আত্মসহায়ক গোটৰ সদস্যসকলে নিজৰ উৎপাদিত কৃষি সামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ পিঠাপনা আৰু সাজপাৰো বিক্ৰী কৰে। সমাগত ভোগালী বিহু উপলক্ষে নগাঁও জিলা মীন বিষয়াৰ কাৰ্যালয় তথা নগাঁও ফিছফেড প্ৰাংগণত পৰহিলৈ পুৱা ৰহাৰ জোঙাল বলহু মীন পামত মাছ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। ভোগালী বিহুৰ উৰুকাৰ লগত সংগতি ৰাখি আয়োজন কৰা এই মীন বিপণীত স্থানীয় মীন পালকৰ দ্বাৰা বিক্ৰী কৰা মাছ ৰাইজে সুলভ মূল্যত কিনিব পাৰিব। গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা তিনিচুকীয়া জিলাৰ ৰহবাৰী পৰ্যটন মেলা 2025 কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। ঐতিহাসিক দুৱাৰমৰা নৈৰ পাৰত অনুষ্ঠিত এই পৰ্যটন মেলাৰ কাইলৈ সামৰণি পৰিব। সপ্তম বৰ্ষত ভৰি দিয়া এই পৰ্যটন মেলাত স্থানীয় জাতি জনগোষ্ঠীৰ নৃত্য, পৰম্পৰাগত খাদ্য, সাজপাৰ তথা অন্যান্য লোককৃষ্টি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। ধুবুৰী জিলাৰ নয়াহাট আৰক্ষী চকীৰ কনিষ্টবল বীৰেন্দ্ৰ বৰ্মনক উৎকোচ লোৱাৰ অভিযোগত ৰিজাৰ্ভ ক্লজ কৰা হৈছে। জিলা আৰক্ষী অধীক্ষকৰ উদ্ধৃতি দি আমাৰ ধুবুৰীৰ সংবাদদাতাই জনোৱা মতে, চোৰাং কাঠ ব্যৱসায়ীৰ বাহনৰ পৰা উৎকোচ লোৱা ভিডিঅ' পোহৰলৈ অহাৰ পাছত জিলা আৰক্ষী অধীক্ষক নবীন সিঙে কনিষ্টবল বৰ্মনক ৰিজাৰ্ভ ক্লজ কৰাৰ লগতে নয়াহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক শাস্তিমূলক বদলিৰ নিৰ্দেশ দিয়ে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলে হোৱাটছএপ নম্বৰ 9864555666 যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠানতে ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান চমুকৈ IIMCৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ডঃ শাশ্বতী গোস্বামীয়েও বাতৰি সম্পৰ্কত তেওঁৰ মতামত আগবঢ়াব। অনুষ্ঠান চলি থকা সময়ত আগ্ৰহী শ্ৰোতাই 03612661876 আৰু 26623225 নম্বৰত ফোন কৰিব পাৰিব। গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলৰ আমবাৰী পঞ্চগ্ৰাম ৰাজহুৱা পুখুৰীত আজি বহুসংখ্যক লোকে সমূহীয়া মাছ ধৰা কাৰ্যত ভাগ লয়। মাঘ বিহুৰ উৰুকাৰ লগত সংগতি ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে আমবাৰী পঞ্চগ্ৰাম ৰাজহুৱা পৰিচালনা সমিতিয়ে এই সমূহীয়া মাছ ধৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। ভাৰতীয় যুটীটো আজি কুৱালালামপুৰত অনুষ্ঠিত পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ চিঅ' চুং জি আৰু কিম ৱন হোৰ হাতত 10-21, 15-21 গেমত পৰাজিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। ওমৰাংছৰ 3 কিলো কয়লা খনিৰ দুৰ্ঘটনাস্থলীৰ পৰা আজি 3টা মৃতদেহ উদ্ধাৰ। এতিয়াও আন 5জন সন্ধানহীনৰ সন্ধান অব্যাহত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পক্ষী গণনাৰ কাৰ্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ। চৰাইদেউ মহোৎসৱৰ আজি অন্তিম দিনা দেশী বিদেশী অভ্যাগতৰ উপস্থিতিত বৰ্ণাঢ্য আয়োজন। চলিত বছৰৰ হজযাত্ৰাৰ বাবে কেন্দ্ৰীয় হজ কমিটীৰ দ্বিতীয়খন অপেক্ষা তালিকা প্ৰকাশ আৰু সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটি মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10